নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আজি লোকনিৰ্মাণ বিভাগ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বিশেষ বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যত বিভিন্ন আঁচনিৰ অধীনত প্ৰায় 3,200 কোটি ব্যয় সাপেক্ষে 488খন বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰি থকা হৈছে। আজিৰ বৈঠকত শিক্ষামন্ত্ৰীগৰাকীয়ে এই নিৰ্মাণ কাৰ্যসমূহৰ অগ্ৰগতিৰ বুজ লয়। ডাঃ পেগুৱে প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে 58খন বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ভৱনসমূহ অহা 2 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰাৰ কথা। ডাঃ পেগুৱে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি বিদ্যালয়সমূহৰ আন্তঃগাঁথনি শক্তিশালী হৈ উঠিছে। সরস্বতী পূজার আনন্দ উৎসাহৰ মাজতে গুৱাহাটী মহানগরীর কাহিলিপাড়াত আজি সন্ধিয়া সংঘটিত এটা পথ দুর্ঘটনাত এগৰাকী যুৱতীৰ মৃত্যু হয়। 108 মৃত্যুঞ্জয় সেৱাৰ গাড়ীৰ খুন্দাত যুৱতীগৰাকীয়ে মৃত্যু সাবটি লবলগীয়া হয়। যুৱতীগৰাকীক বঙাইগাঁও জিলাৰ উত্তৰ শালমৰাৰ লোনা ভৰদ্বাজ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। দুৰ্ঘটনাটোত দেৰগাঁৱৰ অচ্যুত বৰুৱা নামৰ আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰে। সংঘৰ্ষত নিহত হোৱা দুজন লোকৰ পৰিয়াললৈ 5,00,000 টকাকৈ, আহত 3জনৰ পৰিয়ালক 1,00,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 43টা পৰিয়াললৈ 50,000 টকাকৈ অনুদান আগবঢ়োৱা হয়। মন্ত্ৰীগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ সৈতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাক্ষাৎ কৰি আজি এই এককালীন সাহায্যৰ চেক প্ৰদান কৰে। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি বিনিময় প্ৰথাৰে হাত মুকলি কৰা হয়। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে মুকলি কৰা বিনিময় প্ৰথাৰ হাতত পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান প্ৰদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভাৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। আজি তিৱাসকলৰ ৰাজদৰবাৰত 22গৰাকী তিৱাৰজাক ৰাজভাট্টা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত মন্ত্ৰী পীযুষ হাজৰিকাই তিৱাৰজাসকলক ৰাজভাট্টা প্ৰদান কৰে।
আমাৰ গৌৰৱ জোনবিল মেলাত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হলো। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আজি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অহাৰ কথা আছিলে। তেখেত যিহেতু ছুইজাৰলেণ্ডৰ ডাভোছত আছে, আজি যদিও মই স্থানীয় বিধায়ক, তথাপিতো মই তেখেতৰ প্ৰতিনিধি হিচাপে ইয়ালৈকে আহিলো আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাট্টা দিয়া হয় সেই ভাট্টা প্ৰদান কৰিলো। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলো 5 কোটি টকা আমি ইয়ালৈকে দিম, অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে।
সমগ্ৰ ৰাজ্যতে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হয়। ধৰ্মীয় ৰীতি নীতিৰে মা সৰস্বতীক আকৰ্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ ছাত্ৰীসকলে আশীষ লয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান তথা বিভিন্ন আৱাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হয়। অসম জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেতন, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানত আজি ছাত্ৰ ছাত্ৰীৰ লগতে আন ভক্তপ্ৰাণ ৰাইজৰো সমাগম পৰিলক্ষিত হয়। আকাশবাণী গুৱাহাটীৰ আৱাসিক চৌহদতো পৰম্পৰাগত ৰীতি নীতিৰে সৰস্বতী পূজা উদযাপন কৰা হয়। গুৱাহাটী মহানগৰীৰ উপৰি ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তেজপুৰ, দৰং, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, তামোলপুৰ, দক্ষিণ শালমৰা, ধুবুৰী, শিলচৰ, শ্ৰীভূমিকে ধৰি সকলো জিলাতে আজি বাগদেৱীৰ পূজা যথাবিহিত কাৰ্যসূচীৰে পালন কৰে বুলি আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনাইছে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 209 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে টছত জিকি প্ৰথমে নিউজিলেণ্ডক বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। নিউজিলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 208 ৰাণ সংগ্ৰহ কৰে। এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 3 অভাৰত 2টা উইকেট হেৰুৱাই 32 ৰাণ কৰি খেলি আছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।